ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একাবেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি কেনে পাইছে, সেই বিষয়ে আমালৈ কেতিয়াবা চিঠি লিখি জনাইছেনে? কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ, কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা, তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আজিৰ পৰা আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছো। কৰিন্থ নামৰ এঠাইত থকা খ্ৰীষ্টীয় সমাজ বা মণ্ডলীখনলৈ ঈশ্বৰৰ দাস শুভবাৰ্তা ঘোষক পৌলে লিখা এইখন প্ৰথম পত্ৰ, আৰু সেয়ে আমাৰ অসমীয়া বাইবেলত কৰিন্থিয়াসকলৰ প্ৰতি প্ৰথম পত্ৰ বোলা হৈছে। আমি চমুকৈ প্ৰথম কৰিন্থিয়া বুলিয়েই ক'ম। কৰিন্থ আছিল তেতিয়াৰ দিনৰ এখন নগৰ। এই চিঠিখন পৌলে আন এখন নগৰ ইফিছৰ পৰা লিখিছিল 55-57 খ্ৰীষ্টাব্দৰ ভিতৰত। পৌলৰ দিনত ৰোমীয় সাম্ৰাজ্যৰ এই কৰিন্থ নগৰখন আছিল অত্যাচাৰ বেবিচাৰ আদিৰ দৰে যতমাংসিকতা আৰু অনৈতিকতাৰে ভৰা নগৰ। এই নগৰখনক অসাৰতাৰ মেলা বোলা হৈছিল। ৰোমীয় সাম্ৰাজ্যৰ ই এটা বাণিজ্যৰ কেন্দ্ৰস্থলো আছিল। আনকি ধৰ্মকো ব্যৱহাৰ কৰা হৈছিল মানুহৰ অধপতনৰ কাৰণেই। গ্ৰীক দেৱী অফ্ৰডাইটৰ নামত ডাঙৰকৈ এখন বৰ সুন্দৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰত প্ৰায় 1000 গৰাকী মহিলা পুৰোহিতে পৰিচৰ্যা কৰিছিল। কোন আছিল এই পৰিচৰ্যাকাৰিণীসকল আৰু কি আছিল তেওঁলোকৰ পৰিচৰ্যা? তেওঁলোক আচলতে আছিল দেহোপজীৱিনী আৰু তেওঁলোকৰ কাম আছিল বেশ্যাবৃত্তি। আজিৰ জগততো যৌনাচাৰৰ কথা ভালদৰে জানে, তথাপি তেতিয়াৰ দৰে আজিও যদি কৰিন্থৰ অস্তিত্ব থাকিলহেঁতেন, মই ভাবোঁ যে আজিৰ ইতিমধ্যে পতিত হোৱা মানুহকো যৌন উপভোগৰ কথা আৰু অধিককৈ কৰিন্থ নগৰখনে নিশ্চয় শিকাব পাৰিলেহেঁতেন। এই অৱস্থা আৰু পৰিৱেশৰ নষ্ট পোৱা কৰিন্থিয়া লোকসকলৰ মাজত পাচনি পৌলে শুভবাৰ্তা ঘোষণা কৰি মণ্ডলী বা গীৰ্জা স্থাপন কৰিছিল। এইখন মণ্ডলীলৈকে তেওঁ দুবাৰ দুখন চিঠি লিখিছিল। তেওঁৰ দ্বিতীয়টো মিছনেৰী যাত্ৰাত তেওঁ এই কৰিন্থ নগৰলৈ আহিছিল। তেওঁৰ তিনিটা মিছনেৰী যাত্ৰাৰ তৃতীয়টো মিছনেৰী যাত্ৰাত এই কৰিন্থ নগৰখন আছিল কেন্দ্ৰস্থল। পাচনিৰ কৰ্ম 18:1-18 বিৱৰণত আমি পাওঁ যে পৌলে এবছৰ ছমাহকাল এইখন নগৰতে থাকি শুভবাৰ্তা প্ৰচাৰ কৰা আৰু মণ্ডলীসমূহক দৃঢ় কৰাৰ কথা। এইখন নগৰতেই তেওঁ আকিলা আৰু প্ৰিস্কিলাক লগ পাইছিল। কৰিন্থৰ লোকসকল খ্ৰীষ্টীয় বিশ্বাসত একেবাৰে শিশুস্বৰূপ হৈ আছিল। সেইবাবে পৌলক বৰ আকুৰ গুজকৈ অনুৰোধ কৰা হৈছিল তেওঁ যেন তেওঁলোকৰ কৰিন্থলৈ গৈ তাতে থাকি কাম কৰে। আৰু এই সময়তেই বোধ হয় পৌলে তেওঁলোকলৈ এখন চিঠি লিখিছিল মণ্ডলীত দেখা দিয়া কিছুমান ভুল শুধৰোৱাৰ অভিপ্ৰায়েৰে। এই প্ৰথম চিঠিখনৰ প্ৰত্যুত্তৰ ৰূপেই কৰিন্থবাসীয়ে কিছুমান ৰাজনৈতিক, ধৰ্মীয়, পাৰিবাৰিক সমস্যা, ঈশ্বৰ বিশ্বাসহীনতা আৰু নৈতিক আচৰণৰ ক্ষেত্ৰত কেতবোৰ প্ৰশ্ন কৰি এখন চিঠি লিখিছিল। পৌলৰ এই যিখন প্ৰথম চিঠিৰ প্ৰত্যুত্তৰ কৰিন্থবাসীয়ে লিখিছিল, পৌলৰ সেই প্ৰথম চিঠিখন আজি আমাৰ হাতত নাই। তেওঁলোকৰ প্ৰত্যুত্তৰ চিঠিৰ যোগেদি কৰিন্থবাসীৰ অধিক খবৰ পৌলে জানিব পাৰিছিল, আৰু তেওঁলোকৰ প্ৰত্যুত্তৰ চিঠিৰ যিখন প্ৰশ্নোত্তৰৰ দীঘলীয়া প্ৰত্যুত্তৰ পৌলে লিখিছিল, সেইখনকে আজি আমি প্ৰথম কৰিন্থিয়া পত্ৰৰূপে জানো। কৰিন্থবাসীলৈ পৌলে লিখা প্ৰথম চিঠিখন যদি আজি আমাৰ হাতত থাকিলেহেঁতেন, তেন্তে আজি আমি যিখনক প্ৰথম কৰিন্থিয়া পত্ৰ বুলিছো সেইখনক দ্বিতীয় কৰিন্থিয়া পত্ৰ বুলিলোহেঁতেন, আৰু যিখনক আজি দ্বিতীয় পত্ৰ বুলিছো সেইখনক নিশ্চয় আমি তৃতীয় কৰিন্থিয়া পত্ৰ বুলিলোহেঁতেন। গতিকে কৰিন্থবাসীয়ে বিভিন্ন বিষয়ৰ প্ৰশ্নেৰে লিখা প্ৰত্যুত্তৰ চিঠিখনৰ পৌলে দিয়া দীঘলীয়া প্ৰথম প্ৰত্যুত্তৰৰ চিঠিখনকেই আমি আজিৰে পৰা আলোচনা কৰিবলৈ লোৱা প্ৰথম কৰিন্থিয়া পুস্তকখন বুলি কওঁ। ইয়াৰ পাছতো পৌলে আৰু এখন পত্ৰ কৰিন্থবাসীলৈ লিখিছিল আৰু সেইখনকেই আজি আমি দ্বিতীয় কৰিন্থিয়া পত্ৰৰূপে জানো। এই চিঠিখনৰ মূল বাণীটো হৈছে যে যীশুখ্ৰীষ্টই সৰ্বোপৰি জনা আৰু তেওঁই প্ৰভু। সেইটো তেতিয়াৰ দিনত যেনেদৰে অতি প্ৰয়োজনীয় আছিল, আজিও একেদৰে একে সমানে প্ৰয়োজন, কাৰণ খ্ৰীষ্টীয় সকলো সমস্যাৰ খণ্ডন বা সমাধান তেতিয়া হয় যেতিয়া খ্ৰীষ্টই আমাৰ খ্ৰীষ্টীয় জীৱনৰ সৰ্বোপৰি জনা আৰু প্ৰভু হয়। সেয়ে এই পত্ৰখন অধ্যয়ন কৰি আমি গম পাম যে আমাৰ নৈতিক, সামাজিক আৰু মণ্ডলীৰ সমস্যাসমূহৰ সমাধান যীশুখ্ৰীষ্টক সৰ্বোপৰি জনা আৰু জীৱনৰ প্ৰভুৰূপে ল'ব পৰাতেই আছে। এই পত্ৰখনতেই আমি সেই জনা প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ প্ৰকৃত শিক্ষা পাওঁ। এই শিক্ষাই এই পত্ৰখনক বৰ তাৎপৰ্যপূৰ্ণ পত্ৰ কৰি তুলিছে। এই পত্ৰখনক প্ৰধানভাৱে তিনিটা ভাগত ভগাব পাৰি। প্ৰথমটো ভাগ হৈছে এক নম্বৰ অধ্যায়ৰ এক নম্বৰ পদৰ পৰা ন নম্বৰ পদলৈ খ্ৰীষ্টীয় অভিবাদন আৰু ধন্যবাদ জ্ঞাপন। দ্বিতীয়টো ভাগ হৈছে এক নম্বৰ অধ্যায়ৰ দহ নম্বৰ পদৰ পৰা এঘাৰ নম্বৰ অধ্যায়ৰ চৌত্ৰিশ নম্বৰ পদলৈ মণ্ডলীখনৰ মাংসিকতা অৰ্থাৎ মণ্ডলীখনৰ অৱস্থা। তিনি নম্বৰ ভাগটো হৈছে বাৰ নম্বৰ অধ্যায়ৰ পৰা ষোল্ল নম্বৰ অধ্যায়লৈকে আধ্যাত্মিকতা অৰ্থাৎ আধ্যাত্মিক বৰসমূহৰ বিষয়ে শিক্ষা। প্ৰিয় শ্ৰোতা, মাংসিকতাৰ কথাতকৈ সদায়েই আধ্যাত্মিক বৰ, পৰামৰ্শ, মন্ত্ৰণা, শিক্ষা আৰু আশীৰ্বাদসমূহ অতি অধিকভাৱে প্ৰয়োজনীয় আৰু মন কৰিবলগীয়া কথা। আপোনালোকৰ এই তাৎপৰ্যহীন দাসে ভাবোঁ যে আমি আটাইয়েই এই এটা সঁচা কথা মনত ৰখা উচিত যে আজিৰ পৰা প্ৰায় দুহেজাৰ বছৰৰ পূৰ্বে কৰিন্থত থকা খ্ৰীষ্টৰ মণ্ডলীখন নানা ধৰণৰ নৈতিক, সামাজিক আৰু মণ্ডলী সম্বন্ধীয় সমস্যাৰে জৰ্জৰিত হৈছিল। তেওঁলোক খ্ৰীষ্টীয় জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য বজাই ৰখাত ব্যৰ্থ হৈছিল। খ্ৰীষ্ট ব্যক্তিজনৰ পৰা তেওঁলোক আঁতৰি গৈছিল আৰু সেইবোৰৰ পৰিণামৰূপেই মণ্ডলীখন বহু প্ৰকাৰ সমস্যাৰে জৰ্জৰিত হৈছিল। একেদৰে আজিৰ আমাৰ খ্ৰীষ্টীয় মণ্ডলীসমূহৰো কথা একেটাই। মণ্ডলীসমূহ বিভিন্ন সমস্যাৰে জৰ্জৰিত, কাৰণ আজিৰ মণ্ডলীসমূহেও খ্ৰীষ্টীয় জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য বজাই ৰাখিব পৰা নাই আৰু তেওঁলোক খ্ৰীষ্ট ব্যক্তিজনৰ পৰা আঁতৰি গৈছে। খ্ৰীষ্টীয় ধৰ্মটোক ধৰিলেও তেওঁলোকে খ্ৰীষ্টক গুৰুত্ব সহকাৰে ধৰা নাই। খ্ৰীষ্টীয় ধৰ্মটো তেওঁলোকৰ সৈতে থাকিলেও খ্ৰীষ্ট ব্যক্তিগৰাকী তেওঁলোকৰ সৈতে নাই। তেওঁলোক খ্ৰীষ্টীয় ধৰ্মত থাকিলেও খ্ৰীষ্টত কিন্তু নাই। তেওঁলোকে খ্ৰীষ্টৰ বিষয়ে বহু কথা জানে কিন্তু খ্ৰীষ্ট ব্যক্তিগৰাকীক নাজানে। সমস্যা আমাৰ একেই। প্ৰভু যীশুখ্ৰীষ্ট যেতিয়ালৈকে আমাৰ খ্ৰীষ্টীয় জীৱনৰ সৰ্বোপৰি জনা আৰু প্ৰভু হ'ব নোৱাৰে, তেতিয়ালৈকে কৰিন্থ মণ্ডলীৰ সমস্যাই আমাৰো সমস্যা হ'ব। গতিকে এই প্ৰথম কৰিন্থিয়া পুস্তক বা পত্ৰখনৰ অধ্যয়ন আমাৰ বাবে বৰ অৰ্থপূৰ্ণ হ'ব। অধ্যায়টোৰ প্ৰথম পদটো পঢ়িছো, শুনক। ঈশ্বৰৰ ইচ্ছাৰে যীশুখ্ৰীষ্টৰ আমন্ত্ৰিত পাচনি পৌল আৰু সুস্থিনী ভাই। ইয়াত অতি সূক্ষ্মভাৱে মন কৰিবলগীয়া কথাটো হৈছে যে পৌল পাচনি হ'ব লাগে দেখিয়েই বা পাচনি হ'বলৈ বৰ মন গৈছিল দেখিয়েই তেওঁ পাচনি হোৱা নাছিল, কিন্তু তেওঁ পাচনি হৈছিল ঈশ্বৰৰ ইচ্ছাৰে। এয়া প্ৰথম আৰু বৰ দৰকাৰী কথা। মণ্ডলীৰেই হওক বা সভা সন্থাসমূহৰেই হওক, আজিৰ অধিকভাগ তথাকথিত প্ৰভুৰ দাস বা পৰিচৰ্যাকাৰীসকল ঈশ্বৰৰ ইচ্ছাৰে নহৈ নিজৰ ইচ্ছাৰে পৰিচৰ্যাকাৰী হয়। নিজৰ ইচ্ছাৰ লগতে আৰু দুই এটা মাৰাত্মক বস্তু থাকেহে, যেনে লেতেৰা ৰাজনীতি, খেল, তৰ্ক বিতৰ্ক, উখনা উখনি, বিভেদ ইত্যাদি। দ্বিতীয়টো হ'ল যে পৌল পাচনি হৈছিল প্ৰভু যীশুখ্ৰীষ্টৰ আমন্ত্ৰণ অনুক্ৰমেহে। ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত আৰু প্ৰভু যীশুখ্ৰীষ্টৰ আমন্ত্ৰণ নোপোৱাকৈ যদি কোনো লোক মণ্ডলীৰ পৰিচৰ্যা কৰিবলৈ দায়িত্ব গ্ৰহণ কৰিছে, তেন্তে তেওঁলোক মণ্ডলীৰ কৰ্মকৰ্তা বা সভা সন্মিলনৰ চাকৰিয়াল তাকৰিয়ালহে হ'ব পাৰিব, প্ৰভুৰ দাস বা মণ্ডলীৰ সেৱক বা পৰিচৰ্যাকাৰী নহ'ব। ঈশ্বৰৰ ইচ্ছাৰে আৰু প্ৰভু যীশুৰ আমন্ত্ৰণ অনুসাৰে নহ'লে তেওঁলোকে নিৰ্দিষ্ট সময়তকৈ পলমকৈ আহিব আৰু কামৰ ছুটীৰ সময়ৰ আগতেই গুচি যাব, কাম কৰি আনন্দ উপভোগ নকৰিব। কৰিবলগীয়া কামখিনিকো হামিয়াই শিকটিয়াহে কৰিব লাগিব, আৰু কৰিবলগীয়া বহু কাম কিয় কৰিব নোৱাৰিলে তাৰ এশ এটা কাৰণ দৰ্শাব লাগিব। কিন্তু বপুৰা চাকৰিয়াল ডাঙৰীয়াই বুজিকে নাপায় যে তেওঁ বলিষ্ঠ আৰু অকাট্য কাৰণ দৰ্শোৱাৰ দ্বাৰা কাৰো নয়া পইচা এটাৰ সমানো লাভ নহয়। আপুনি ঈশ্বৰৰ দাস, মণ্ডলীৰ সেৱক বা পৰিচৰ্যাকাৰী নে এগৰাকী চাকৰিয়াল, কৰ্মকৰ্তা, কৰ্মচাৰী? কথাটো মন কৰিবচোন প্ৰিয় শ্ৰোতা। পৌলে বাৰু কিয় ক'ব পাৰিছিল যে তেওঁ ঈশ্বৰৰ ইচ্ছাৰে আৰু প্ৰভু যীশুখ্ৰীষ্টৰ আমন্ত্ৰণ অনুসাৰেহে পাচনি হৈছিল? আপোনাৰ মনত পৰেনে যে পৌলৰ নিজৰ ইচ্ছা বৰ বেলেগ আছিল? খ্ৰীষ্টৰ পথৰ মানুহবিলাকক ধৰি বান্ধি বন্দীশালত ভৰাই থোৱা নাইবা শিলদলিয়াই বধ কৰি নিঃশেষ কৰাটোৱেই আছিল তেওঁৰ ইচ্ছা। সেই উদ্দেশ্যে তেওঁ জিৰচালেমৰ মহাপুৰোহিতৰ অনুমতি পত্ৰ লৈ দম্মেশক নগৰত থকা খ্ৰীষ্টৰ পথৰ মানুহবোৰক ধৰি বান্ধি বন্দীশালত বন্দী কৰি ৰাখিবলৈ নাইবা পাৰিলে তেওঁলোকক মাৰি পেলাবলৈ বৰ দপদপাই দম্মেশকলৈ বুলি বাট লৈছিল। কিন্তু পৌলৰ নিমিত্তে সেয়া ঈশ্বৰৰ ইচ্ছা নাছিল। সেয়ে সেইদিনাই ঈশ্বৰে তেওঁৰ ইচ্ছা পৌলক জনালে আৰু প্ৰভু যীশুৱে তেওঁৰ দাস হ'বলৈ আমন্ত্ৰণ জনালে। তাকে ভালদৰে জানিবলৈ আপুনি পাচনিৰ কৰ্ম 9 নম্বৰ অধ্যায়ৰ 1-6 পদ আৰু 26 নম্বৰ অধ্যায়ৰ 9-18 পদলৈ পঢ়ক। সষ্ঠিনী আমাৰ ভাই, কি মৰম শুনা সম্বোধন! মনত ৰাখিব প্ৰিয় শ্ৰোতা, প্ৰভুৰ দাসসকলে অন্য খ্ৰীষ্টীয় লোকসকলক সদায়েই এগৰাকী খ্ৰীষ্টীয় ভাইৰ ৰূপত দেখে। এই সষ্ঠিনী ভায়েই কৰিন্থ মণ্ডলীৰ চিঠিখন আনি পৌলৰ হাতত তুলি দিছিল নিশ্চয়, আৰু এতিয়া তেওঁই পৌলৰ প্ৰত্যুত্তৰ পত্ৰখন নি কৰিন্থবাসীৰ হাতত তুলি দিবগৈ। সেয়ে খ্ৰীষ্টীয় অভিবাদনত তেওঁৰো নাম উল্লেখ কৰা হৈছে। 2 নম্বৰ পদ, কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী অৰ্থাৎ খ্ৰীষ্ট যীশুত পবিত্ৰ কৰা যি যি আমন্ত্ৰিত পবিত্ৰ লোক আছে, তেওঁবিলাকৰ আৰু সকলো ঠাইতে আমাৰ অৰ্থাৎ তেওঁলোকৰো আমাৰো প্ৰভু যীশুখ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰা সকলো লোকৰ সমীপলৈ। কেৱল যে পৌলেই ঈশ্বৰৰ ইচ্ছাৰ দৰে আৰু প্ৰভু যীশুৰ আমন্ত্ৰণৰ দৰে পাচনি, শুভবাৰ্তা ঘোষক বা মিছনেৰী আছিল এনে নহয়, মণ্ডলীখনো ঈশ্বৰৰ মণ্ডলী আছিল, আৰু এই মণ্ডলীখন প্ৰভু যীশুৰ দ্বাৰাই আমন্ত্ৰিত আৰু তেওঁতেই পবিত্ৰীকৃত হোৱা মণ্ডলী। মণ্ডলীখন কৰিন্থ নামৰ ঠাইত অৱস্থিত আছিল, কিন্তু প্ৰভু যীশুখ্ৰীষ্টতহে স্থাপিত হৈছিল। মণ্ডলীখন কোন স্থানত আছে সেইটো ডাঙৰ কথা নহয়, কিন্তু সেই মণ্ডলীখন খ্ৰীষ্টত আছেনে নাই সেইটোহে ডাঙৰ কথা। খ্ৰীষ্ট যীশুত পবিত্ৰ কৰা যি যি আমন্ত্ৰিত পবিত্ৰ লোক আছে বোলা বাক্যষাৰ আচলতে হ'ব লাগে খ্ৰীষ্ট যীশুত পবিত্ৰ কৰা যি যি আমন্ত্ৰিত সাধু লোক আছে। সাধু লোক মানে কি? সাধু লোক মানে হৈছে খ্ৰীষ্টত থকা লোক। খ্ৰীষ্টত থকা সাধু লোকসকলেই খ্ৰীষ্টত থকা মণ্ডলীৰ সভ্য আৰু সভ্য হ'ব পাৰে। ইয়াত প্ৰভু যীশুখ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰা সকলো লোক বুলি কৈ কেৱল এটা স্থানৰ এখন স্থানীয় মণ্ডলী বা কোনো এক খ্ৰীষ্টীয় সম্প্ৰদায়ৰ কথাকে বুজোৱা নাই, কিন্তু খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি তেওঁৰ নামত প্ৰাৰ্থনা কৰা সকলো ঠাইৰ সকলো খ্ৰীষ্টীয় সম্প্ৰদায়ৰ সাধুসকলকেই বুজাইছে, আৰু এইখনেই হৈছে প্ৰকৃত খ্ৰীষ্টৰ মণ্ডলী। 3 নম্বৰ পদ, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। প্ৰিয় শ্ৰোতা, পৌলৰ চিঠিসমূহত অনুগ্ৰহ আৰু শান্তি বোলা শব্দহাল সদায় ব্যৱহাৰ হয়। অভিবাদন জনাওতে গ্ৰীকসকলে অনুগ্ৰহ শব্দটো আৰু ইব্ৰী বা যিহুদী লোকসকলে চলম বা শান্তি শব্দটো ব্যৱহাৰ কৰিছিল। দুয়োটা শব্দ একেলগে আনি পৌলে খ্ৰীষ্টীয় বিশ্বাসৰ গভীৰ সত্যতাৰ শিক্ষা দাঙি ধৰিছে। যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আমি পাপৰ শাস্তিৰ পৰা পৰিত্ৰাণ পালো, আৰু সেই পৰিত্ৰাণৰ কাৰণেই ঈশ্বৰৰ সৈতে আমাৰ স্থায়ী শান্তি স্থাপিত হৈছে। ৰোমিয়া 5:1 পদ, এতিয়া 4 নম্বৰ পদ পঢ়িছো, ঈশ্বৰৰ যি অনুগ্ৰহ খ্ৰীষ্ট যীশুত তোমালোকক দিয়া হল, তাৰ কাৰণে মই তোমালোকৰ অৰ্থে সদায় মোৰ ঈশ্বৰৰ ধন্যবাদ কৰি আছো। হয় প্ৰিয় শ্ৰোতা, আপোনাৰ আৰু মোৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টই কালবাৰীৰ ক্ৰুচত নিজৰ প্ৰাণ আহুতিৰে ঈশ্বৰৰ সেই মহা অনুগ্ৰহ প্ৰকাশ কৰিলে, আৰু সেইকাৰণেই সেই অনুগ্ৰহ আমি তেওঁত বিশ্বাস স্থাপন কৰি লাভ কৰিব পৰা হলো। আৰু এটা বৰ দৰকাৰী কথা ইয়াত মন কৰক যে যিসকল কৰিন্থবাসীয়ে প্ৰভু যীশুখ্ৰীষ্টত লাভ কৰা সেই অনুগ্ৰহৰ অধিকাৰী হৈছিল, অৰ্থাৎ খ্ৰীষ্টৰ শিষ্যত্ব গ্ৰহণ কৰিছিল বা একেবাৰে সহজ কথাত খ্ৰীষ্টৰ পথৰ লোক হৈছিল, তেওঁলোকৰ বাবে পৌলে সদায়েই তেওঁৰ ঈশ্বৰৰ ধন্যবাদ কৰিছিল। আপুনি আৰু ময়ো খ্ৰীষ্টৰ পথৰ লোক। মই বাৰু আপোনাৰ বাবে মোৰ ঈশ্বৰৰ ধন্যবাদ কৰোনে? সেইদৰে আপুনিও বাৰু মোৰ বাবে আপোনাৰ ঈশ্বৰৰ ধন্যবাদ কৰেনে? এয়া বৰ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ কথা। পাঁচ নম্বৰ পদ, কিয়নো তেওঁতেই তোমালোক সকলো বিষয়তে, বিশেষকৈ সকলোবিধ উচ্চাৰিত কথা আৰু জ্ঞান ধনত ধনী হলা। এই একেই কথাকে পৌলে কলোছিয়া 3:16 কৈছে এইদৰে, খ্ৰীষ্টৰ বাক্য সকলো জ্ঞানৰ কথাত তোমালোকত বাহুল্যৰূপে বাস কৰক। প্ৰশংসা গীত, ভক্তিৰ গীত আৰু আধ্যাত্মিক গীতেৰে পৰস্পৰে পৰস্পৰক শিক্ষা আৰু চেতনা দি অনুগ্ৰহৰ কথাত নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা। এৰা, ঈশ্বৰৰ বচন সদায় আমাৰ হৃদয়ত থাকিব লাগে আৰু সেইটোৱেই ইয়াৰ মূল কথা। 6 আৰু 7 নম্বৰ পদ, তোমালোকৰ মাজত খ্ৰীষ্টৰ সাক্ষ্য এনেকৈ থিৰ কৰা হৈছিল যে তোমালোকে কোনো বৰৰ পৰা বঞ্চিত নহৈ আমাৰ প্ৰভু যীশুখ্ৰীষ্ট প্ৰকাশিত হোৱা দিনলৈ বাট চাই আছা। প্ৰিয় শ্ৰোতা, বাস্তৱিকতেই প্ৰভু যীশুৰ সাক্ষ্য যেতিয়া মানুহৰ মাজত দিয়া হয় বা আন কথাত যেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা মানুহৰ মাজত ঘোষণা কৰা হয়, তেতিয়া এনেভাৱে ঘোষণা কৰা হয় যাতে খ্ৰীষ্টৰ সাক্ষ্য শুনা বা শুভবাৰ্তা পোৱা লোকসকলে ঈশ্বৰৰ কোনো এটা বৰৰ পৰা বঞ্চিত হ'ব লগা নহয়। ঈশ্বৰৰ অনেক বৰ আছে আৰু সেই আটাইবিলাক বৰ শুভবাৰ্তা জানি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰি তেওঁক জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰা বেলেগ বেলেগ বিশ্বাসকাৰীক বেলেগ বেলেগকৈ দান কৰে। পৌলে ইচ্ছা কৰিছিল যাতে সকলোবিলাক বৰেই খ্ৰীষ্টৰ মণ্ডলীত প্ৰকাশ পায়। কৰিন্থ মণ্ডলীখন বৰ মাংসিক আছিল, সেয়ে তেওঁলোক অনেক বৰৰ পৰা বঞ্চিত হৈছিল। 8 নম্বৰ পদ, আৰু তেওঁ শেষলৈকে তোমালোকক থিৰ কৰি ৰাখিব পাৰে যাতে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সেই দিনত তোমালোক নিৰ্দোষী হবা। তেওঁ আমাক থিৰ কৰি ৰাখিব পাৰে যদি আমি থিৰে থকাত তেওঁৰ সৈতে সহযোগ কৰোঁ। মানুহৰ ভুল হবই, কিন্তু তেওঁ থিৰে থাকিলে সেইবোৰ ভুলৰ মাজতো প্ৰভুৱে আমাক নিৰ্দোষীৰূপে ৰাখিব, কাৰণ তেওঁ লাগি থাকিলে তেওঁ আমাৰ সকলো দোষ ক্ষমা কৰে। ক্ষমা কৰে কাৰণ প্ৰভুত লাগি থকা সকলো মানুহে সেইবোৰ দোষৰ বাবে অনুশোচনা কৰে, স্বীকাৰ কৰে আৰু সকলো দোষ ত্যাগ কৰে। 9 নম্বৰ পদটো পঢ়িছো, ঈশ্বৰ বিশ্বাসী, তেওঁৰেই দ্বাৰাই তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সহভাগী হবলৈ তোমালোক আমন্ত্ৰিত হলা। প্ৰভু যীশুৰ নামটোৰ 4টা পৰিচয় আছে। প্ৰথমটো হ'ল তেওঁ যীশু, অৰ্থাৎ তেওঁ মানুহক পাপৰ শাস্তি আৰু পাপৰ শক্তিৰ পৰা মানুহক পৰিত্ৰাণ দিওঁতা, পৰিত্ৰাতা। দ্বিতীয়তে হৈছে তেওঁ খ্ৰীষ্ট বা আহিবলগীয়া মচিহজনা। খ্ৰীষ্ট মানে অভিষিক্তজনা, অৰ্থাৎ মানুহক পাপৰ শাস্তি আৰু পাপৰ শক্তিৰ পৰা পৰিত্ৰাণ কৰিবলৈ অভিষিক্ত হোৱা বা সেই মহান কামৰ বাবে দায়িত্বভাৰ পোৱাজনা। তৃতীয়তে তেওঁৰ পুত্ৰ মানে ঈশ্বৰৰ পুত্ৰ। ঈশ্বৰৰ পুত্ৰ মানে কি? ইয়াৰ অৰ্থ হৈছে তেওঁ স্বয়ং ঈশ্বৰ। চতুৰ্থতে তেওঁ প্ৰভু বা গৰাকী। যীশুখ্ৰীষ্ট মানুহৰ পৰিত্ৰাণদাতাই কেৱল নহয়, তেওঁ আমাৰ সকলো বিশ্বাসকাৰীৰে প্ৰভু বা গৰাকীও হয়। তেওঁ আমাৰ প্ৰভু বাবেই আমি তেওঁৰ আদেশ বা তেওঁৰ নিৰ্দেশৰ দৰেই চলিব লাগে। 9 নম্বৰ পদটোত পৌলে দুটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। প্ৰথমটো হৈছে ঈশ্বৰ বিশ্বাসী, দ্বিতীয়তে তেওঁৰ পুত্ৰৰ সহভাগিতালৈ আমি আমন্ত্ৰিত হৈছো। ঈশ্বৰ বিশ্বাসী অৰ্থাৎ ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা অনুসাৰে কাম কৰে, তেওঁৰ প্ৰতিজ্ঞা লৰচৰ নহয়। সেয়েহে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে ঈশ্বৰে আমাক পৰিত্ৰাণ দিবলৈ যি প্ৰতিজ্ঞা কৰিছে তাত আমি সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ, কাৰণ ঈশ্বৰে তেওঁৰ কথাৰ লৰচৰ নকৰে। দ্বিতীয়তে আমাক খ্ৰীষ্টৰ সহভাগিতালৈ আমন্ত্ৰণ কৰা হৈছে। সহভাগিতা শব্দটোৰ প্ৰকৃত অৰ্থ হয়তো ভালদৰে আমি বুজাই দিব নোৱাৰিব পাৰোঁ, কিন্তু আমি সহজভাৱে বুজিবলৈ হ'লে সহভাগিতা মানে আমি সমানে ভাগ পোৱা বুলিও ক'ব পাৰোঁ বা অংশীদাৰ বুলিও ক'ব পাৰোঁ। অৱশ্যে অংশীদাৰ বোলোতেও কেইবা প্ৰকাৰে অংশীদাৰ হোৱা যায়, যেনে ব্যৱসায়ৰো অংশীদাৰী ব্যৱস্থা আছে আৰু বিয়া বাৰুৰ দ্বাৰাইও অংশীদাৰী জীৱনত প্ৰৱেশ কৰা হয়, আৰু সেয়ে বৈবাহিক জীৱনটো এটা যুগ্ম অংশীদাৰী জীৱনত, বাইবেলৰ ভাষাত দুটা বেলেগ বেলেগ জীৱন এক হোৱা জীৱন বুলি ক'ব পাৰি। আৰু সেইকাৰণেই এনে অংশীদাৰী জীৱনত খ্ৰীষ্টীয় লোকসকলে কেতিয়াও অসমানভাৱে যুটা হ'ব নালাগে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টৰে সৈতে আমাৰ অংশীদাৰী জীৱনটো বৰ উচ্চ, বৰ বহল আৰু গভীৰ জীৱন। এই জীৱনত সকলো সিদ্ধান্ত তেওঁৰ পৰামৰ্শত হয় আৰু তেওঁৰ পৰামৰ্শমতে জীৱনৰ সিদ্ধান্ত ল'বলৈ আমিও তেওঁৰ পৰামৰ্শত সহযোগ কৰোঁ, কাৰণ আমি এতিয়া যি জীৱন যাপন কৰিছো সেয়া খ্ৰীষ্টৰে সৈতে অংশীদাৰী জীৱন যাপন। খ্ৰীষ্টৰে সৈতে সহভাগিতা ৰখা এই জীৱনত আমি বহুত কিছুমান অভিজ্ঞতা লাভ কৰোঁ। আমাৰ দুৰ্বলতাৰ সময়তো তেওঁ আমাৰ দুৰ্বলতাৰ অংশ গ্ৰহণ কৰে, কাৰণ তেওঁ সবল আৰু সবলে সদায় দুৰ্বলৰ দুৰ্বলতাৰ প্ৰয়োজনীয় অংশ গা পাতি ল'ব পাৰে। আনকি আমি যেতিয়া দুখ যন্ত্ৰণা আদিত পৰোঁ, সেই দুখ যন্ত্ৰণাৰো তেওঁ অংশীদাৰ হয়। এনে সুমধুৰ সহভাগিতা খ্ৰীষ্টত আমালৈ আগবঢ়োৱা হৈছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁৰে সৈতে এনে সুমধুৰ সহভাগিতা উপভোগ কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
সবুজ প্রাণ গধুর পাপ অজন্মন্দর বন্দিত কালবার ফালে নই যেন বই গৈছে যিশু হজত ক্রুশ বিদ্ধ সবুজ প্রাণ গধুর পাপ অজন্মন্দর মুখা পিন্ধুয়া নাতকর ভদ্র চরিত্র নায়ক খনায়ক সকলো নগ্ন যিশু হল যত ক্রুশবিদ্ধ পরিচয় বৃত্তি সদ্মভূষণ কৃতি যিশুতে করা স্বীকৃতি আত্মপরিচয় বৃত্তি সদ্মভূষণ কৃতি যিশুতে করা স্বীকৃতি তেওঁহে পাৰিব পৰাগ তুলিব তেওঁতে যেহে কৰে শুদ্ধ প্ৰকৃত জীৱনৰ হ'ব আৰম্ভ যিশু হজত ক্ৰুশবিদ্ধ সবুজ প্ৰাণৰ গধুৰ পাপত অজান মন্দৰ বন্দিত কালবার ফালে নই যেন বই গৈছে যিশু হল যত ক্রুশবিদ্ধ যিশু হল যত ক্রুশবিদ্ধ।
শ্রোতাসকললৈ এটি সুখবৰ, অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছো শ্রোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তি সুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন। এতিয়া আপোনালৈ আগবঢ়াইছো প্ৰভু যীশুৰ বন্দনাৰ আৰু এটি সুমধুৰ গীত।
যদি লাগে জীৱন
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱনৰ